গীতমালা 63 অধ্যায়। যিহুদাৰ অৰণ্যত থকা সময়ত দাউদৰ ৰচিত গীত। হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ, আন্তৰিকতাৰে মই তোমাক বিচাৰিম। পানী নথকা শুকান আৰু খৰাং দেশত তোমালৈ হাবিয়াস কৰোঁতে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে। এইদৰে মই তোমাৰ আশ্ৰয়স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ পবিত্ৰ স্থানত তোমাক চাইছিলোঁ, কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈও উত্তম। মোৰ উঠে তোমাৰ স্তুতি প্ৰশংসা কৰিব। এইদৰে মই জীয়াই থাকোঁ মানে তোমাৰ ধন্যবাদ কৰিম। তোমাৰ নামত মই মোৰ হাত প্ৰাৰ্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম। লোকসকলে মগজু আৰু তেলিয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ'ব আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব। মই মোৰ শয্যাত শুই তোমাৰ কথা ভাবোঁ, নিশা পোহৰে পোহৰে তোমাক ধ্যান কৰোঁ, কিয়নো তুমি মোৰ সহায়কৰ্তা। তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম। মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে, তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে। যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিৱীৰ অৰ্ধস্থানলৈ গতি কৰিব। তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ'ব আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ'ব। কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব, তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ'ব।